স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পৰ্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্ৰতি পৰিপূৰ্ণতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত মত প্ৰকাশ কৰে। অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কেইবাগৰাকীও আগশাৰীৰ ফুটবল খেলুৱৈৰ নাম উল্লেখেৰে কয় যে এই অঞ্চলটো সম্প্ৰতি দেশত নতুন পৰিচয়েৰে উদ্ভাসিত হৈ পৰিছে। উত্তৰাখণ্ডত হোৱা প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি 24 ঘণ্টাৰ বাবে চাৰধাম যাত্ৰা কাৰ্যসূচী বাতিল কৰা হৈছে। আৰু ভাৰতৰ উদীয়মান খেলুৱৈ তন্বী শৰ্মাই আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পৰ্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্ৰতি পৰিপূৰ্ণতা লাভ কৰিছে আৰু এয়া সামাজিক সুৰক্ষাৰ অন্যতম দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি এইদৰে মত ব্যক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠন ILOৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে তেওঁ ভাৰতত সামাজিক সুৰক্ষা আঁচনিৰ সফল ৰূপায়ণৰ বিষয়ে ব্যাখ্যা কৰে। দেশৰ 64% অধিক লোক সম্প্ৰতি সামাজিক সুৰক্ষা আঁচনিৰ জৰিয়তে উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে 2015 চনলৈকে 25 কোটিতকৈও কম সংখ্যক লোক এনে আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ বিপৰীতে সম্প্ৰতি প্ৰায় 95 কোটি লোকে এই আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ তথ্য সদৰি কৰে। অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অঞ্চলটো সম্প্ৰতি নতুন পৰিচয়েৰে উদ্ভাসিত হৈ পৰিছে। এই অঞ্চলটোৰ যুৱচামে ফুটবলৰ পথাৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বুলি মত প্ৰকাশ কৰি প্ৰসংগক্ৰমে তেওঁ হলিচৰণ নাৰ্জাৰী, দুৰ্গা বড়ো, অপূৰ্ণা নাৰ্জাৰী, মনবীৰ বসুমতাৰীকে ধৰি কেইবাগৰাকীও আগশাৰীৰ ফুটবল খেলুৱৈৰ নামো উল্লেখ কৰে। বিটিআৰ এলেকাত আয়োজন কৰা বড়োলেণ্ড CEM কাপ প্ৰতিযোগিতাক ঐক্য আৰু আশাৰ উদযাপন বুলি অভিহিত কৰি তেওঁ কয় যে এই প্ৰতিযোগিতাত 3,700টা দলৰ প্ৰায় 70,000গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰীসকলৰ মাজত বৃহৎ সংখ্যক মহিলা খেলুৱৈও থকাৰ বিষয়ে উল্লেখ কৰি এই প্ৰতিযোগিতাক তেওঁ বড়োলেণ্ডৰ বৃহৎ পৰিৱৰ্তন বুলি আখ্যা দিয়ে। দেশৰ ক্ৰীড়া মানচিত্ৰত বড়োলেণ্ড অঞ্চলটো দ্ৰুতগতিত উদ্ভাসিত হৈ আহিছে বুলিও শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। ভাৰতৰ আঞ্চলিক, ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এনে বৈচিত্ৰই দেশক বিশেষ পৰিচয় প্ৰদান কৰা বুলি মত প্ৰকাশ কৰে। মেঘালয়ৰ এৰিসূতাই GI টেগ লাভ কৰাৰ প্ৰসংগত তেওঁ কয় যে এৰি কাপোৰৰ চাহিদা বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাইছে। পলু নিধন নকৰাকৈ অহিংস পদ্ধতিৰে উৎপাদন কৰা এইবিধ সামগ্ৰী বিশ্বৰ পৰিৱৰ্তিত পৰিস্থিতিৰ ক্ষেত্ৰত অনুকূল হিচাপে তথা গ্ৰীষ্ম আৰু শীত উভয় পৰিৱেশতে সকলোৰে বাবে গ্ৰহণযোগ্য সামগ্ৰী হিচাপে পৰিচিত হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। দৃষ্টিশক্তিৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ভাবুকিৰ সৃষ্টি কৰি অহা ট্ৰকোমা ৰোগৰ বিষয়টোৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ সম্প্ৰতি বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতবৰ্ষক ট্ৰকোমামুক্ত দেশ হিচাপে ঘোষণা কৰাটোক বিশেষ সফলতা বুলি অভিহিত কৰে। এই সফলতাক তেওঁ ট্ৰকোমা ৰোগৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজ দি অহা লাখ লাখ লোকৰ কষ্ট আৰু পৰিশ্ৰমৰ সুফল বুলি আখ্যা দিয়ে। এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান আৰু জল জীৱন মিছনৰ সফলতাৰ বিষয়েও উল্লেখ কৰে। জৰুৰীকালীন অৱস্থাৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমোদীয়ে দেশত উদ্ভৱ হোৱা গুৰুতৰ সংকটৰ সন্মুখীন হৈ ইয়াক প্ৰতিহত কৰাৰ বাবে জনসাধাৰণৰ শক্তিৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। জৰুৰীকালীন অৱস্থা আৰোপ কৰাসকলে দেশৰ সংবিধানক হত্যা কৰাই কেৱল নহয় ন্যায়পালিকাক নিজৰ দাস হিচাপে ব্যৱহাৰ কৰাৰ চক্ৰান্ত কৰিছিল বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে বাক স্বাধীনতা হৰণ কৰি দেশৰ বহু লোকক, আনকি ছাত্ৰ ছাত্ৰীকো ইয়াৰ জৰিয়তে হাৰাশাস্তি কৰা হৈছিল। কেইদিনমান পূৰ্বে দেশে জৰুৰীকালীন অৱস্থাৰ 50 বছৰ পূৰ কৰাৰ সৈতে সংগতি ৰাখি দেশবাসীয়ে সংবিধান হত্যা দিৱস পালন কৰাৰ প্ৰসংগও তেওঁ উল্লেখ কৰে। এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে তেনে প্ৰতিকূল পৰিস্থিতিৰ সৈতে যুঁজ দি দেশৰ সংবিধানখনক সুৰক্ষিত কৰি ৰখাৰ প্ৰতি বৰঙণি আগবঢ়োৱা নেতৃবৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মন কী বাত অনুষ্ঠানত যোৱা 21 জুনত পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ দেশৰ লগতে বিশ্বৰ আন আন দেশতো কোটি কোটি লোকে আগ্ৰহেৰে এই দিৱস পালন কৰে। একেদৰে কৈলাশ মানসৰোবৰ যাত্ৰা, অমৰনাথ যাত্ৰা আৰু জগন্নাথ ৰথযাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি এনে তীৰ্থযাত্ৰাসমূহক এক ভাৰত শ্ৰেষ্ঠ ভাৰত মন্ত্ৰৰ প্ৰতিফলন আখ্যা দি তেওঁ কয় যে এনে কাৰ্যসূচীসমূহে মানসিক শক্তি আৰু সেৱাৰ সুযোগ প্ৰদান কৰে। তীৰ্থযাত্ৰাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা লোকসকলৰ লগতে তীৰ্থযাত্ৰীসকলৰ প্ৰতি বিভিন্ন ধৰণে সেৱা আগবঢ়োৱা অগণন লোকৰ নিস্বাৰ্থ ভূমিকাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। মহিলাৰ নেতৃত্বত হোৱা উন্নয়নৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এনে উন্নয়নমূলক পদক্ষেপৰ জৰিয়তে দেশৰ মহিলাসকলে কেৱল নিজৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ সমাজখনৰ বাবে নতুন গতি আনিবলৈ সমৰ্থ হৈছে। এই প্ৰসংগত তেওঁ তেলেংগানাৰ ভদ্ৰাচলমৰ মহিলা শ্ৰমিকসকলৰ সাফল্যৰ লগতে মধ্যপ্ৰদেশৰ সুমা উইকে নামৰ মহিলা এগৰাকীয়ে কাঠফুলা খেতিৰ পৰা আৰম্ভ কৰি পৰ্যায়ক্ৰমে প্ৰদৰ্শন কৰা উত্তৰণৰ উদাহৰণ দাঙি ধৰে। যোৱা মাহত ভগৱান বুদ্ধৰ পবিত্ৰ অৱশিষ্ট জনসাধাৰণৰ দৰ্শনৰ বাবে ভাৰতৰ পৰা ভিয়েটনামলৈ নিয়াৰ ফলত দেশখনৰ বুদ্ধধৰ্মী লোকসকলে লাভ কৰা প্ৰশান্তিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত ভিয়েটনামৰ 10 কোটি লোকৰ মাজৰ 1.5 কোটিতকৈও অধিক লোক এই অৱশিষ্টৰ দৰ্শন লাভ কৰি আপ্লুত হৈ পৰিছে। ভিয়েটনামত ৰাষ্ট্ৰীয় উৎসৱ হিচাপে পৰিগণিত হোৱা এই অনুষ্ঠানত ভাগ লোৱা বহু লোকে ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই মাহত পালন কৰা বিশ্ব পৰিৱেশ দিৱস সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে পুনেৰ ৰমেশ খৰমালে আৰু তেওঁৰ পৰিয়ালে মাত্ৰ দুমাহতে জুন্নাৰ পাহাৰত 70টা খাদ খান্দি পানী সংৰক্ষণ কৰি বীজ সিঁচিছিল। তেওঁ কয় যে শ্ৰীখৰমালে শ শ গছ ৰোপণ কৰি অক্সিজেন উদ্যান নিৰ্মাণ কৰিছে, ইয়ালৈ চৰাইবোৰ আহিবলৈ আৰম্ভ কৰিছে আৰু বন্যপ্ৰাণীবোৰে নৱজীৱন লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ পৌৰ নিগমৰ 10 লাখ গছ ৰোপণ অভিযানৰ বিষয়ে উল্লেখ কৰি কয় যে ইয়াত লাখ লাখ গছ ৰোপণৰ লক্ষ্য লোৱা হৈছে। এই অভিযানৰ অন্তৰ্গত সিন্দুৰবন অৰণ্য অপাৰেচন সিন্দুৰৰ সাহসী যোদ্ধাসকলৰ বাবে উৎসৰ্গিত। তেওঁ লগতে কয় যে মাৰ নামত এজোপা গছ অভিযানৰ অধীনত দেশত কোটি কোটি গছপুলি ৰোপণ কৰা হৈছে। সৰু সৰু অভ্যাসবোৰ যেতিয়া সামূহিক সংকল্প হৈ পৰে তেতিয়াই ডাঙৰ পৰিৱৰ্তন নিশ্চিত হৈ পৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰ জিলাৰ পটোড়া গাঁও পঞ্চায়তৰ কথা উল্লেখ কৰে। এই গাঁও পঞ্চায়তখন কাৰ্বন নিউট্ৰেল গাঁও পঞ্চায়ত। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰাখণ্ডত হোৱা প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি 24 ঘণ্টাৰ বাবে চাৰধাম যাত্ৰাৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে। হৰিদ্বাৰ, ঋষিকেশ, শ্ৰীনগৰ, ৰুদ্ৰপ্ৰয়াগ, সোণপ্ৰয়াগ আৰু বিকাশনগৰত তীৰ্থযাত্ৰীসকলক ৰখাবলৈ আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াক নিৰ্দেশ দিয়া হৈছে। ইপিনে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ চিলাইবেণ্ডৰ সমীপত আজি পুৱা হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত 9 জন শ্ৰমিক সন্ধানহীন হৈ আছে। কলকাতা আইন মহাবিদ্যালয়ত হোৱা দলবদ্ধ বলাৎকাৰৰ গোচৰৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত আজি ডঃ অৰ্চনা মজুমদাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে। আইন মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীগৰাকীক কালি এই গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হয়। ইয়াকে লৈ মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ কক্ষৰ ভিতৰত হোৱা এই অপৰাধৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা 4লৈ বৃদ্ধি পাইছে। দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ এগৰাকী 24 বছৰীয়া ছাত্ৰীক যোৱা 25 জুনত প্ৰতিষ্ঠানখনৰ নিৰাপত্তাৰক্ষীৰ কক্ষত এজন প্ৰাক্তন ছাত্ৰসহ 3জন শিক্ষাৰ্থীয়ে বলাৎকাৰ কৰা বুলি অভিযোগ উঠিছে। ছাত্ৰীগৰাকীৰ অভিযোগ মৰ্মে আৰক্ষীয়ে এই ঘটনাৰ মূল অভিযুক্ত মনোজিৎ মিশ্ৰ, প্ৰমিত মুখাৰ্জী আৰু জাইদ আহমেদক গ্ৰেপ্তাৰ কৰিছে। ভাৰতৰ উদীয়মান খেলুৱৈ তন্বী শৰ্মাই আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত US অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। পঞ্জাৱৰ হোচিয়াৰপুৰৰ 16 বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱা নিশা ইউক্ৰেইনৰ পলিনা বৰহুৱাক 21-14, 21-16 গেমত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। তন্বী আজি ফাইনেলত চীনৰ বিৱেন ঝাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় মহিলা ক্ৰিকেট দলে যোৱা নিশা নটিংহামৰ ট্ৰেণ্ট ব্ৰিজত অনুষ্ঠিত 5খনীয়া T20 শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডক 97 ৰানত পৰাস্ত কৰে। ভাৰতে খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মন্ধনাই 62টা বলত 112 ৰান কৰে। আন্তঃৰাষ্ট্ৰীয় T20 ক্ৰিকেটত এই মন্ধনাৰ প্ৰথমটো শতক। হৰলিন দেউলে 43 ৰানৰ বৰঙণি আগবঢ়ায়। স্মৃতি মন্ধনাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পৰ্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্ৰতি পৰিপূৰ্ণতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত মত প্ৰকাশ কৰে। অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কেইবাগৰাকীও আগশাৰীৰ ফুটবল খেলুৱৈৰ নাম উল্লেখেৰে কয় যে এই অঞ্চলটো সম্প্ৰতি দেশত নতুন পৰিচয়েৰে উদ্ভাসিত হৈ পৰিছে। উত্তৰাখণ্ডত হোৱা প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি 24 ঘণ্টাৰ বাবে চাৰধাম যাত্ৰাৰ কাৰ্যসূচী বাতিল কৰা হৈছে। আৰু ভাৰতৰ উদীয়মান খেলুৱৈ তন্বী শৰ্মাই আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত US অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।